Ella a Cajmaní. বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 75 বছৰীয়া জন্মদিন উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত 15খন গুৰুত্বপূৰ্ণ আঁচনি মুকলি কৰিব। কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ 75 বছৰীয়া জন্মদিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই কালি নতুন দিল্লীত মৰিছাছৰ প্ৰধানমন্ত্ৰী নবীন চন্দ্ৰ ৰামগুলামক সাক্ষাৎ কৰি ভাৰত আৰু মৰিছাছৰ মাজৰ সভ্যতা আৰু সাংস্কৃতিক সম্পৰ্ক সন্দৰ্ভত আলোচনা কৰে। মণিপুৰৰ বিভিন্ন জিলাত বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে। আৰু এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত কালি গ্ৰুপ বিৰ এখন খেলত বাংলাদেশে আফগানিস্তানক 8 ৰাণত পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 75 বছৰীয়া জন্মদিন উপলক্ষে নতুন দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত 15খন গুৰুত্বপূৰ্ণ আঁচনি মুকলি কৰিব। এইসমূহৰ ভিতৰত মহাবিদ্যালয় পৰ্যায়ৰ দৃষ্টিহীন কন্যা শিক্ষাৰ্থীসকলৰ বাবে অটল দৃষ্টি ছাত্ৰীবাস, বৈদ্ধিকভাৱে দিব্যাংগ ব্যক্তিসকলৰ বাবে অটল আশাগৃহ আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাবে সাবিত্ৰীবাই ফুলে গৃহ আঁচনি অন্যতম। সেৱা পৰ্ব কাৰ্যসূচীৰ অংশ হিচাপে এই আঁচনিসমূহ মুকলি কৰা হ'ব। কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ 75 বছৰীয়া জন্মদিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীবৈষ্ণৱে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতত নতুন দিশ, নতুন প্ৰেৰণা আৰু নতুন শক্তি প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে দেখুওৱা পথ অনুসৰণ কৰি ভাৰত সমৃদ্ধিৰ দিশে আগবাঢ়ি 2047 চনৰ ভিতৰত এখন উন্নত ৰাষ্ট্ৰৰ লক্ষ্যত উপনীত হ'ব বুলি তেওঁ আস্থা প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই কালি নতুন দিল্লীত মৰিছাছৰ প্ৰধানমন্ত্ৰী নবীন চন্দ্ৰ ৰামগুলামক সাক্ষাৎ কৰি ভাৰত আৰু মৰিছাছৰ মাজৰ সভ্যতা আৰু সাংস্কৃতিক সম্পৰ্ক সন্দৰ্ভত আলোচনা কৰে। শ্ৰীনাড্ডাই দুয়োখন ৰাষ্ট্ৰক সংযোগ কৰা শক্তিশালী ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্ক সন্দৰ্ভত আলোকপাত কৰে। কালিৰ এই বৈঠকত শ্ৰীনাড্ডাই মৰিছাছত এটা আয়ুষ কেন্দ্ৰ স্থাপন কৰাৰ লগতে নতুন এছ এছ আৰ ৰাষ্ট্ৰীয় চিকিৎসালয়ৰ বাবে ভাৰতৰ সমৰ্থনকে ধৰি দ্বিপাক্ষিক সহযোগিতাৰ ক্ষেত্ৰত শেহতীয়াকৈ ঘোষণা কৰা পদক্ষেপসমূহৰ আদৰণি জনায়। তেওঁ মৰিছাছত স্থাপন কৰা প্ৰথমটো জন ঔষধি কেন্দ্ৰ মুকলি কৰা বিষয়টোৰো শলাগ লয়। উল্লেখযোগ্য যে মৰিছাছৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যোৱা 9-16 ছেপ্টেম্বৰলৈ চৰকাৰী কাৰ্যসূচীৰে ভাৰত ভ্ৰমণলৈ আহিছিল। 2025-26 ৰবিবৰ্ষৰ বাবে 37,25,00,000 খাদ্য শস্যৰ উৎপাদনৰ লক্ষ্য লোৱা হৈছে বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে ঘোষণা কৰিছে। কৃষি বিষয়ক এখন ৰাষ্ট্ৰীয় সন্মিলনত অধ্যক্ষতা কৰাৰ পাছত নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। 2024-25 বৰ্ষৰ খাদ্য শস্যৰ উৎপাদনৰ তুলনাত এই বছৰ এই লক্ষ্য 2.4% অধিক বুলি তেওঁ প্ৰকাশ কৰে। দেশৰ প্ৰয়োজন পূৰাবলৈ পৰ্যাপ্ত বীজ মজুত আছে বুলিও তেওঁ নিশ্চিতি প্ৰদান কৰে। কৃষি খণ্ডত সহযোগিতা আৰু অংশীদাৰিত্ব শক্তিশালী কৰাৰ উদ্দেশ্যে এখন ৰাষ্ট্ৰ এটা কৃষি ব্যৱস্থা এটা দল বিষয়বস্তুৰে এই সন্মিলনৰ আয়োজন কৰা হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে টেলিফোনেৰে কথা পাতে। শ্ৰীট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীক তেওঁৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ভাৰত আৰু আমেৰিকাৰ ব্যাপক আৰু গোলকীয় অংশীদাৰিত্ব নতুন শিখৰলৈ লৈ যোৱাৰ বাবে ট্ৰাম্পৰ দৰে তেওঁ সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ। শ্ৰীমোদীয়ে কয় যে ইউক্ৰেইন সংঘৰ্ষৰ শান্তিপূৰ্ণ সমাধানৰ উদ্দেশ্যে ট্ৰাম্পে গ্ৰহণ কৰা পদক্ষেপসমূহৰ প্ৰতি ভাৰতৰ সম্পূৰ্ণ সমৰ্থন আছে। মণিপুৰত উপত্যকা জিলাসমূহৰ বিভিন্ন স্থান, বিশেষকৈ পূব ইম্ফল আৰু থৌবাল জিলাসমূহৰ বান পৰিস্থিতি এতিয়াও জটিল হৈয়ে আছে। উখৰুল জিলাত বৰষুণৰ বাবে যোৱা কেইদিনমানত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। ফলস্বৰূপে যাত্ৰী আৰু বাণিজ্যিক পৰিবহণ ব্যৱস্থাও ব্যাহত হৈছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে সকলো বিদ্যালয় মহাবিদ্যালয় আজিৰ দিনটোত বন্ধ ঘোষণা কৰিছে। উপত্যকা জিলাৰ মাজেৰে বৈ যোৱা অধিক সংখ্যক নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে। বিভিন্ন স্থানত থৌবাল নদীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ইম্ফল নদী, ইৰিল নদী আৰু নাম্বুল নদীৰো জলপৃষ্ঠ বৃদ্ধি হৈছে। পূব ইম্ফল জিলাৰ লামলাই বিধানসভা সমষ্টিত আজি বান পৰিস্থিতি অধিক ভয়াৱহ হৈছে। বানপানীত ক্ষতিগ্ৰস্ত লোকসকলে শিবিৰত আশ্ৰয় লৈছে আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই তেওঁলোকক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে কেতবোৰ সামগ্ৰীও যোগান ধৰিছে। সেৱা পৰ্বৰ সৈতে সংগতি ৰাখি উত্তৰ প্ৰদেশ চৰকাৰে 15 লাখ গছপুলি ৰোপণ আৰু স্বচ্ছ উৎসৱৰ দৰে ভালেমান কাৰ্যসূচী গ্ৰহণ কৰিছে। এই কাৰ্যসূচীসমূহ সুচাৰুৰূপে সম্পন্ন কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহে প্ৰস্তুতি অব্যাহত ৰাখিছে। ৰাজ্যখনত চৰকাৰে সুস্থ নাৰী সবল পৰিয়াল অভিযান আৰম্ভ কৰিছে। এই সময়ছোৱাত ৰাজ্যজুৰি স্বাস্থ্য শিবিৰ আৰু ৰক্তদান শিবিৰৰ আয়োজন কৰা হ'ব। নগৰ উন্নয়ন বিভাগে স্বচ্ছতাই সেৱা অভিযান ৰূপায়ণ কৰিব। এই কাৰ্যসূচীৰ অধীনত ৰাজহুৱা স্থানসমূহত বিশেষ স্বচ্ছতা অভিযান চলোৱা হ'ব। সেৱা পৰ্বৰ সৈতে সংগতি ৰাখি 34খন নগৰ ভানত কমেও 100টা গছপুলি ৰোপণ কৰা হ'ব। ইয়াৰ সমান্তৰালকৈ বন বিভাগেও স্বচ্ছ উৎসৱ হিচাপে সেৱা পৰ্ব পালন কৰিব। ৰজা তৃতীয় চাৰ্লছৰ আমন্ত্ৰণ ৰক্ষা কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প কালি নিশা ব্ৰিটেইনত উপস্থিত হয়। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ট্ৰাম্পে এই ভ্ৰমণক বৃহৎ পদক্ষেপ বুলি অভিহিত কৰে। ইয়াৰ দ্বাৰা ব্ৰিটিছ ৰাষ্ট্ৰন্ত্ৰ আৰু চৰকাৰৰ মাজত উচ্চস্তৰীয় সংযোগ হ'ব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু তেওঁৰ পন্নী মেলানিয়াক আমেৰিকাৰ প্ৰটকলৰ মুৰববী ৰাষ্ট্ৰদূত মনিকা ক্ৰলিয়ে আদৰণি জনায়। 1955 চনত ব্ৰিটেইনত স্থাপন কৰা আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ চৰকাৰী বাসগৃহ উইনফিল্ড হাউচত তেওঁ নিশা কটায়। বিদেশ সচিব মাৰ্কো ৰুবিঅ' আৰু ব্ৰিটেইনৰ বিদেশ সচিব ইভেট কুপাৰেও ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায়। ৰজা তৃতীয় চাৰ্লছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু তেওঁৰ পন্নীক দুদিনীয়া অনুষ্ঠানত সংগ দিব। এই ভ্ৰমণৰ সময়ত দুয়োখন দেশে কেতবোৰ বিনিয়োগৰ চুক্তিত স্বাক্ষৰ কৰিব। এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত কালি আবুধাবিৰ শ্বেখ জায়েদ ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ বিৰ এখন শ্বাসৰুদ্ধকৰ খেলত বাংলাদেশে আফগানিস্তানক 8 ৰাণত পৰাস্ত কৰে। 155 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি আফগানিস্তানে নিৰ্ধাৰিত 20 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 146 ৰাণহে কৰিবলৈ সমৰ্থ হয়। দলৰ হৈ ৰহমান উল্লাহে সৰ্বাধিক 35 ৰাণৰ বৰঙণি আগবঢ়ায়। বাংলাদেশৰ হৈ মুস্তাফিৰ ৰহমানে 3টা আৰু নাছুম আহমেদ, তাস্কিন আহমেদ আৰু ৰিছাদ হুছেইনে 2টাকৈ উইকেট লাভ কৰে। নাছুম আহমেদক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে বাংলাদেশে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়। দলটোৱে নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 154 ৰাণ সংগ্ৰহ কৰে। অপেনাৰ তনজিদ হাছান তামিমে 52 ৰাণৰ বৰঙণি আগবঢ়ায়। আফগানিস্তানৰ হৈ ৰছিদ খান আৰু নুৰ আহমেদে 2টাকৈ উইকেট দখল কৰাৰ বিপৰীতে আজমতুল্লাহ উমৰজাইয়ে 1টা উইকেট লাভ কৰে। প্ৰতিযোগিতাত আজি গ্ৰুপ এৰ এখন খেলত পাকিস্তান সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া খেলখন নিশা 8 বজাত আৰম্ভ হ'ব। জাপানৰ টকিঅ'ত অনুষ্ঠিত বিশ্ব এথলেটিক্স প্ৰতিযোগিতাৰ কোৱালিফায়িং ৰাউণ্ডত ভাৰতৰ জেভলিন তাৰকা নীৰজ চোপ্ৰাই আজি অভিযান আৰম্ভ কৰিব। গ্ৰুপ এত খেলুৱৈগৰাকীয়ে জাৰ্মানীৰ ডায়মণ্ড লীগৰ চেম্পিয়ন জুলিয়ান ৱেৱৰ্ক, 2012ৰ অলিম্পিকত সোণৰ পদক বিজেতা কেচৰ্ণ ৱালকট, চেক গণৰাজ্যৰ জেকব ৱল্ডেছ আৰু স্বদেশৰে শচীন যাদৱৰ বিৰুদ্ধে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি আজি বিয়লি 3:40 এই খেলখন আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 75 বছৰীয়া জন্মদিন উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত 15খন গুৰুত্বপূৰ্ণ আঁচনি মুকলি কৰিব। কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ 75 বছৰীয়া জন্মদিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই কালি নতুন দিল্লীত মৰিছাছৰ প্ৰধানমন্ত্ৰী নবীন চন্দ্ৰ ৰামগোলামক সাক্ষাৎ কৰি ভাৰত আৰু মৰিছাছৰ মাজৰ সভ্যতা আৰু সাংস্কৃতিক সম্পৰ্ক সন্দৰ্ভত আলোচনা কৰে। আৰু এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত কালি গ্ৰুপ বিৰ এখন খেলত বাংলাদেশে আফগানিস্তানক 8 ৰাণত পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 নমস্কাৰ।